এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে অহা 9 ছেপ্টেম্বৰত নিৰ্বাচন নাওবৈচাৰ ফুকন দলনি আৰু কলাখোৱাত জিলা প্ৰশাসনৰ উচ্ছেদ মেৰাবাণী 2 নম্বৰ নেঘেৰী বিলত কাইলৈ অভিযান উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ মঙলদৈ মাজিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন দুৰ্গা পূজাৰ পূৰ্বে বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ আৰু দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে অহা 9 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব এই পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 21 আগষ্ট ধাৰ্য কৰা হৈছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে অহা 9 ছেপ্টেম্বৰতে নিৰ্বাচনৰ ভোটগণনাও কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে এন ডি এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অৰ্পণ কৰিছে সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত আজি সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হয় উল্লেখযোগ্য যে যোৱা 21 জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন হয় লক্ষীপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকন দলনি আৰু কলাখোৱাৰ 234 বিঘা ভূমিত উচ্ছেদ চলায় আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয় প্ৰশাসনে ফুকন দলনিৰ 114টা পৰিয়াললৈ জাননী জাৰি কৰিছিল উচ্ছেদৰ পূৰ্বে 90% পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায় জিলাখনত 3000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে লক্ষ্য স্থিৰ কৰিছে যোৰহাটত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাটি অবৈধভাৱে দখল কৰি থকা দুটা পৰিয়ালৰ ঘৰত জিলা প্ৰশাসনে আজি উচ্ছেদ চলায় দুবছৰ পূৰ্বে জাননী দিয়াৰ পাছতো পৰিয়াল দুটাই সেই স্থানৰ পৰা আঁতৰি নোযোৱাত জিলা প্ৰশাসন উচ্ছেদ চলাবলৈ বাধ্য হয় ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাবাণী সীমান্তৰ দৈয়াংবনাঞ্চলৰ 2 নম্বৰ নেখেৰী বিলত উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰায় 70খন এক্সকেভেটৰৰ লগতে কেইবা শতাধিক বনকৰ্মী আৰক্ষী আৰু প্ৰশাসনৰ লোক উচ্ছেদ অভিযানৰ বাবে সাজু হৈ উঠিছে অঞ্চলটোত জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বে বয় বস্তু সামৰি নেঘেৰী বিল ত্যাগ কৰিছে ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে 14 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযানৰ পৰা সকাহ প্ৰদান কৰা নেঘেৰী বিলৰ অনুসাধিত পৰিয়ালক চিনাক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে ঘৰে ঘৰে গৈ জৰীপ আৰম্ভ কৰিছে বন বিভাগৰ লোকে প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা পৰিয়ালসমূহ চিনাক্ত কৰাৰ ব্যৱস্থা লৈছে এই উচ্চ অভিযান সন্দৰ্ভত এই আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ
ইতিমধ্যে প্ৰশাসন আৰু বন বিভাগ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু তেওঁলোকে ইতিমধ্যে যি উচ্ছেদ চলোৱা অভিযানত বাহৰ পতা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় এক্সকেভেটৰ বা শ্ৰমিকসকলক ইয়াত বাহৰ পতা আমি দেখিবলৈ পাইছো আৰু আৰক্ষী তথা বন বিভাগৰ লোক ইয়াত নিয়োজিত হৈছে আৰু পোৱাৰ লগে লগেই এই নেঘেৰী বিলৰ অঞ্চলত উচ্ছেদ অভিযান চলাব বুলি আমি জানিব পাৰিছো আৰু এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰায় নেঘেৰী বিল অঞ্চলৰ 300ৰো অধিক ভূমিত বন বিভাগে উচ্ছেদ চলাব আৰু এই ভূমিখণ্ডত প্ৰায় 205টা পৰিয়াললৈ বন বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল আৰু ইয়াৰে 59টা পৰিয়াললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছুদিনৰ সকাহ প্ৰদান কৰিছে আৰু এই 59টা পৰিয়ালৰ বাবে উচ্ছেদ অভিযান 14 আগষ্টলৈ স্থগিত হৈছে আৰু বাকী যিসমূহ পৰিয়াল আছে বা ঘৰ আছে এই স্থানত ইতিমধ্যে উচ্ছেদ চলাবৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো
উল্লেখযোগ্য যে নেঘেৰী বিলত উচ্ছেদ হ'বলগীয়া 205টা পৰিয়ালৰ ভিতৰত 74টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নেঘেৰী বিলৰ 59টা আৰু নাম্বৰ বনাঞ্চলৰ 15টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিছিল আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সময়সীমা 14 আগষ্টলৈ বৃদ্ধি কৰিছিল উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে মঙলদৈ মাজিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় 45 কোটি 31 লাখ টকা ব্যয়েৰে 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পথছোৱাই দৰং আৰু ওদালগুৰি জিলাক পোনপটীয়াকৈ সংযোগ কৰিব আৰু মঙলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব 7.2 কিলোমিটাৰ হ্ৰাস কৰিব দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিজেপিৰ যোৰহাট জিলা সমিতিৰ তিৰংগ পতাকাৰ বিপণীখন উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত তেওঁ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত মত বিনিময় কৰে গোৱালপাৰাত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পতাকা লৈ মটৰ চাইকেল সমদল উলিওৱা হয় জিলা পরিবহন বিষয়া মনিরুদ্দিন আহমেদে পতাকা জোকাৰি আৰম্ভ কৰা এই সমদল আগিয়া বজাৰত সামৰণি পৰে। এই কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে সকলো চৰকাৰী বিভাগৰ জিলা মুৰব্বী বিষয়া, পৌৰসভা আৰু জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত সভাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি যোৱা 2 আগষ্টৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কাৰ্যসূচী অহা 15 আগষ্টলৈ চলিব। গোৱালপাৰা জিলা প্ৰশাসনেও জিলাখনৰ প্ৰতিটো পৰিয়াল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাখিবলৈ আহ্বান জনাইছে। গোৱালপাৰা পৌৰসভা, লক্ষীপুৰ পৌৰসভা আৰু আত্মসহায়ক গোটসমূহৰ দ্বাৰা জিলাখনত মটৰচাইকেল সমদল, শোভাযাত্ৰাৰ লগতে অন্য দেশপ্ৰেমূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
দুৰ্গা পূজাৰ পূৰ্বে বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দুটুমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লৈ এইদৰে কয়। আসন্ন বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ওদালগুৰিত হ'বলগীয়া বিজয় সংকল্প সভাত অংশ ল'ব। 3 পৰিষদীয় সমষ্টিত তেওঁ দলীয় কৰ্মীসকলৰ সৈতে সভাত অংশ লোৱাৰ কথা। খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰথমখন সংকল্প সভা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সভাৰ অন্তত ভেৰগাঁও আৰু ননৈ চেৰফাং পৰিষদীয় সমষ্টিত আয়োজিত সভাত অংশ ল'ব। জিলা প্ৰশাসনে কাইলৈ দিনৰ 2 বজাৰ পৰা হ'বলগীয়া এই সভাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্ৰকাশ পায় বুলি তেওঁ কয়।
नेशनल हैंडलूम डे भी है। पिछले 10 सालों में हैंडलूम सेक्टर को देश भर में नई पहचान और ताकत मिली। मैं आप सभी को, हैंडलूम सेक्टर से जुड़े लोगों को राष्ट्रीय हथकरघा दिवस की बधाई देता हूं।
নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ প্ৰায় 650 গৰাকী শিপিনী, বিদেশী ক্ৰেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰোহত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাওৱেও এই অনুষ্ঠানত অংশ লয়।
With GI paid products and branding support for the Handloom Mark and India Handloom brand, we are ensuring authenticity, quality and eco-conscious craftsmanship. As our Honorable Prime Minister Adarniya Narendra Modi ji has said, let us make Handloom a key part of our daily lives and give our traditional Handloom products the stature they merit.
মন্ত্ৰী বিমল বৰাই আজি ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত ইউৰোপীয় সংঘৰ কেইবাগৰাকী বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৎসাহ গৌৰৱ ব্ৰহ্মই এই অনুষ্ঠানত অংশ লৈ হস্ততাঁত খণ্ডত অৱদান আগবঢ়োৱা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 50 গৰাকী শিপিনীক সন্মান আগবঢ়ায়। মাজুলীৰ কমলাবাৰী হস্ততাঁত আৰু বস্ত্ৰশিল্প অধীক্ষকৰ কাৰ্যালয়তো এই দিৱস উদযাপন কৰা হয়। জিলাখনৰ কেইবাগৰাকীও হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে জড়িত ব্যক্তিক মানপত্ৰৰে অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। বাক্সা জিলাৰ খাৰুৱাজানত বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয়। বড়োলেণ্ড মিছন 2025ৰ অধীনত 4টা গোটক এই অনুষ্ঠানটোত বঁটা প্ৰদান কৰা হয়। ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ 2014 চনৰ 31 ডিচেম্বৰলৈকে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চী লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰা সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটাত মতামত ব্যক্ত কৰে। তেওঁ কয় যে বৰ্তমান ৰাজ্যত 94,477 গৰাকী ডি ভোটাৰ আছে। ইয়াৰে 1% লোকৰ নামৰ বিপৰীতে ভোটাৰ তালিকাত সন্দেহযুক্ত বুলি উল্লেখ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে ন্যায়াধীকৰণত কোনো গোচৰ নাই বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰে তেনে নম্বৰৰ বিপৰীতে থকা ডি চিহ্নটো আঁতৰাবলৈ জিলা আয়ুক্তসকলক আহ্বান জনাইছে বুলি তেওঁ কয়। সন্দেহযুক্ত হোৱাৰ বাবে তেওঁলোকে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে বুলিও তেওঁ কয়। তেনেলোকক মৌলিক অধিকাৰসমূহৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সৰ্থেবাৰী বাপুজী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰি সাংবাদিকৰ আগত তেওঁ এই কথা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে অহা 9 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আন্তৰ ষ্টৰিজ অব দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 0361-266-1876-266-2325।
কংগ্ৰেছ দলে শেহতীয়াকৈ উজনি অসমত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটা বুলি অভিযোগ তুলিছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰাৰ লগতে চৰকাৰখন ৰাইজক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে। তেওঁ ৰাজ্যখনত সঁচাকৈ যদি অবৈধ বিদেশী নাগৰিক আছে তেন্তে বিতাৰণৰ ব্যৱস্থা কৰিবলৈ আহান জনায়। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ আৰু মুখপাত্ৰ ৰিতম সিং উপস্থিত থাকে। দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা চাৰিচকীয়া বাহনত ছিট বেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই চালান কাটি প্ৰায় 7,95,00,000 টকা ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰা এখন ভাস্কৰ্য খোদিত দেৱাল স্থাপন কৰা হয়। শিল্পী জয়ন্ত চক্ৰৱৰ্তীয়ে খোদাই কৰা এই দেৱালখনত বিহু নাচৰ লগতে বাগৰুম্বা, কাৰ্বি আৰু চাহ জনগোষ্ঠীয় ঝুমুৰি নৃত্য ভংগীমা প্ৰদৰ্শিত হৈছে। আজি দুপৰীয়া আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক প্ৰধান ৱালি উল্লাহ খানে এই দেৱালখন আনুষ্ঠানিকভাৱে অনাৱৰণ কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন অনুষ্ঠান মুৰববী দিলীপ কুমাৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অসমৰ সংস্কৃতিক ধৰি ৰখাৰ বাবে আকাশবাণীয়ে লোৱা এই প্ৰচেষ্টাৰ শলাগ লয়। প্ৰজাপিত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়ববীয়াসকলৰ এটা দলে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলক ৰাখি বিন্ধায়। বিশ্ব ভাতৃত্ব আৰু শান্তিৰ বাণী কঢ়িয়াই অনা দলটোৰ এই প্ৰয়াসক আকাশবাণীৰ বিষয়া কৰ্মচাৰীসকলে আন্তৰিকভাৱে প্ৰশংসা কৰে। আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 9:30 বজাৰ পৰা আকাশবাণীৰ 90 বছৰ শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। কাইলৈ দিনৰ 1 বজাৰ পৰা আকাশবাণীৰ 90 বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা পৰিঘটনা সামৰি অসমীয়াত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষাৰ্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। গুৱাহাটীৰ বেটকুচি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে 17 বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেটকুচি হাইস্কুলে শিৱসাগৰক 1-0 গ'লত পৰাস্ত কৰে। বেটকুচিৰ হৈ এছ বসুমতাৰীয়ে খেলৰ 25 মিনিটত বিজয়সূচক গলটো দিয়ে। ইপিনে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আনখন ছেমি ফাইনেলত বৰুৱাহোলা হাইস্কুলে কোকৰাঝাৰক 2-0 গ'লত পৰাজিত কৰে। খেলৰ 19 মিনিটত দলি গগৈয়ে প্ৰথমটো আৰু 54 মিনিটত ভূমি বৰীয়ে দ্বিতীয়টো গল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে অহা 9 ছেপ্টেম্বৰত নিৰ্বাচন। নাওবৈচাৰ ফুকন দলনি আৰু কলাখোৱাত জিলা প্ৰশাসনৰ উচ্ছেদ। মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত কাইলৈ অভিযান। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ মঙলদৈ মাজিকুচি সংযোগী পথ নিৰ্মাণত অনুমোদন। দুৰ্গা পূজাৰ পূৰ্বে বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আৰু দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।